إن الذين يأكلون أموال اليتامى ظلما إنما يأكلون في بطونهم نارا إنما يأكلون في بطونهم نارا وسيصلون سعيرا
নিশ্চয় যিসকলে এতিমসকলৰ সম্পদ অন্যায়ভাৱে গ্ৰাস কৰে দৰাচলতে সিহঁতে নিজৰ পেটত অগ্নি ভৰাই লয়, অনতিপলমে সিহঁত প্ৰজ্বলিত জুইত প্ৰৱেশ কৰিব।